এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ 18 বছৰ ঊৰ্ধৰ লোকসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব। কইনাধৰাত আয়োজিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অনুসূচিত জাতি জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা দিয়া হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আধাৰ কাৰ্ড নথকা লোকসকলক ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলৰ পাছত আহান জনায়। ইয়াৰ পাছত অত্যন্ত জৰুৰী হলে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বুলি তেওঁ কয়। ৰাজ্যত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। কোনো অনুপ্ৰৱেশকাৰীয়ে অসমত আধাৰ কাৰ্ডৰ সুবিধা লৈ ভাৰতীয় নাগৰিক যাতে হ'ব নোৱাৰে তাৰ বাবে অসম মন্ত্ৰীসভাই এই সিদ্ধান্ত গ্ৰহণ কৰে। উদিয়ামঘাটৰ উচ্ছেদিত 12,000 বিঘা ভূমিত গছপুলি ৰোপণ কৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ প্ৰায় 3,15,000 হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। ভৱিষ্যতৰ 10টা গুৰুত্বপূৰ্ণ খণ্ডত শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে টাটা নেলকো আৰু সমগ্ৰ শিক্ষা অভিযানৰ সৈতে বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে। সংকটৰ সময়ত ভূ ৰাজনৈতিক পৰিস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চিকেন নেক অৰ্থাৎ উত্তৰ পূবক দেশৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা উত্তৰবংগৰ ঠেক অংশৰ আশে পাশে থকা লোকসকলৰ ভাৱধাৰা সলনি কৰাৰ বাবে বাংলাদেশৰ পৰা ষড়যন্ত্ৰ চলি আছে। অনাগত 20 বছৰ অসমৰ বাবে জটিল সময় বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাই গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনত অনুমোদন জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। বিশ্বনাথ জিলাৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা 433টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। পৰিয়ালকেইটাক 15 দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ কোৱা হৈছে। জিলাখনৰ নিজ বাঘমাৰী গাঁৱৰ 265 বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব। ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দখলীকৃত ভূমি দখলমুক্ত নোহোৱা পৰ্যন্ত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই যাবলৈ নিজৰ স্থিতিত অটল হৈ আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বিশ্বনাথ জিলা ভ্ৰমণৰ সময়ত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই ক্ষেত্ৰত চৰকাৰৰ স্থিতি স্পষ্ট আৰু দখলীকৃত ভূমি সম্পূৰ্ণৰূপে উচ্ছেদ নোহোৱা পৰ্যন্ত অভিযান চলাই থকা হ'ব। তামোলপুৰ জিলাৰ ঔগুৰি আৰু কাৰিপাৰা গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে গাহৰি নিধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ এই গাঁও দুখনত গাহৰিৰ দেহত এই ৰোগ ধৰা পৰাৰ পাছত তামোলপুৰ মহকুমাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়ে সংক্ৰমিত অঞ্চলৰ গাহৰি নিধনৰ অনুমতি বিচাৰে। এই অনুসৰি জিলা আয়ুক্তই ভাৰতীয় ন্যায় সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত নিৰ্দেশ জাৰি কৰিছে। গাঁও দুখনৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা অঞ্চলৰ গাহৰিসমূহ নিধন কৰিবলৈ আয়ুক্তই নিৰ্দেশ দিছে। তদুপৰি সংক্ৰমিত এলেকাৰ পৰা গাহৰি আৰু ইয়াৰ মাংসৰ সৰবৰাহ নিষিদ্ধ ঘোষণা কৰা হৈছে। মৃত গাহৰি মুকলি ঠাই, ডাষ্টবিন, নৈ, পুখুৰী আদিত পেলোৱাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে। জিলাখনৰ গাহৰি পালকসকলক সজাগ হোৱাৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে যথেষ্ট পৰিমাণে চূণ, ব্লিচিং পাউডাৰ আদি যোগান ধৰিব বুলিও প্ৰকাশ কৰিছে। সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত তথা বেচৰকাৰী সামাজিক অনুষ্ঠান কোচেডাৰ সহযোগত আজি কামৰূপ জিলাত নিচামুক্ত অভিযানৰ অধীনত প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ 91 গৰাকী স্বেচ্ছাসেৱকৰ লগতে কামৰূপ মহানগৰ, দৰং, গোৱালপাৰা আৰু নলবাৰী জিলাৰ 4 শতাধিক স্বেচ্ছাসেৱকক নিচামুক্ত অভিযানৰ অধীনত বিশেষ প্ৰশিক্ষণ দিয়া হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত এই কাৰ্যসূচীত ডাঃ অংশুমান কলিতা আৰু ডাঃ সন্দীপ হান্সে অংশগ্ৰহণ কৰে। তেওঁলোকে মাদক দ্ৰব্য সমাজত পেলোৱা বিৰূপ প্ৰভাৱ সম্পৰ্কে প্ৰশিক্ষণকাৰীসকলক অৱগত কৰোৱায়। পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিছে। বিয়লি 5 বজাত নাটকখনৰ প্ৰথম দৰ্শনী হৈছে আৰু সন্ধিয়া 7:30 বজাত দ্বিতীয় দৰ্শনীৰ নাট মঞ্চস্থ হ'ব। বাক্সা জিলাৰ ধনশ্ৰীপুৰত আজি এটা স্বেচ্ছাসেৱী সংস্থাই বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি পৰামৰ্শ দিয়ে। ACRD নামৰ সংস্থাটোৱে পূৰ্বেও জিলাখনত এনেধৰণৰ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।